ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি,
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন। অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন। দেহাতি মাটিতে মিলিলে জীৱন নাত অন্ত পৰিলে, মাটিৰ দেহাতি মাটিতে মিলিলে, ধনৰ টুকুলা বিৰাখী বহলা, ধনৰ টুকুলা বিৰাখী বহলা, যাম সকলোকে Thank you. কাষতে সকলো আছে, নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যিশুৰ কাষতে সকলো আছে, নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজি মৰণলৈ একো ভয় নাই, অকলে আহি চুম অকলে যাম গো, অকলে আহি চুম অকলে যাম গো, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছো। আৰু আজিও পাৰিলে এখন চিঠি লিখি পঠিয়াবলৈ অনুৰোধ জনাইছো। আমালৈ চিঠি পত্ৰ লিখোঁতে কিন্তু আপোনাৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখি পঠিয়াবলৈ যেন নাপাহৰে, তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম, নহয় জানো? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আজি এই প্ৰথম কৰিন্থিয়া পুস্তকখনৰ যিটো অধ্যায় আমি আমাৰ আলোচনাৰ বাবে ল'ব খুজিছোঁ, সেই অধ্যায়টো বৰ বিখ্যাত আৰু সকলো খ্ৰীষ্টীয় লোকৰ বাবে বৰ পৰিচিত অধ্যায়। বাইবেলত এই অধ্যায়টো ঐশ্বৰিক বা স্বৰ্গীয় প্ৰেমৰ অধ্যায়ৰূপে জনা যায়। অৱশ্যে অধ্যায়টোত এই স্বৰ্গীয় প্ৰেমৰ বিষয়ে কোনো সূত্ৰ দাঙি ধৰিবলৈ চেষ্টা কৰা হোৱা নাই, কাৰণ অস্তাচলত ব্ৰহ্মপুত্ৰৰ বুকুত হেঙুলীয়া ৰূপ সিঁচি বেলি মাৰ যাবলৈ ধৰা দৃশ্যটোৰ ব্যাখ্যা দাঙি ধৰা যেনেকৈ কঠিন, ঠিক তেনেকৈ প্ৰথম কৰিন্থিয়া ১৩ নম্বৰ অধ্যায়ৰ স্বৰ্গীয় প্ৰেমৰ ব্যাখ্যা দিবলৈ যোৱাটো তেনেকুৱাই কঠিন। এয়া ঐশ্বৰিক বা স্বৰ্গীয় প্ৰেম, কাৰণ নৱবিধানৰ মূল ভাষা গ্ৰীকত প্ৰেম শব্দটোৰ কাৰণে কেইবাটাও শব্দ ব্যৱহাৰ কৰা হয়, যেনে ইৰস, আৰু ইৰস মানে হৈছে মাংসিক বা কামুক প্ৰেম। ই অস্থায়ী আৰু মঙহৰ প্ৰেম। ই ইমানেই অস্থায়ী যে মঙহ সন্তুষ্ট হোৱাৰ লগে লগেই এই প্ৰেমৰো সমাপ্তি ঘটে। স্বাৰ্থপৰ যৌন লোলোপ প্ৰেম এইবিধ প্ৰেমত পৰে। গ্ৰীক ভাষাত আন এবিধ প্ৰেম হৈছে ফিলিয়া। ইয়াৰ অৰ্থ হৈছে পাৰিবাৰিক প্ৰেম, ভাতৃপ্ৰেম, অতি স্বাভাৱিক প্ৰেম, পিতৃ মাতৃৰ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা প্ৰেম, ভাই ভাইৰ মাজত থকা প্ৰেম। এই প্ৰেম ইমান স্বাভাৱিক, ইমান আপোনা আপুনি হয় যে কোনো পিতৃ মাতৃক নিজৰ ল'ৰা ছোৱালীক প্ৰেম কৰিবলৈ শিকাবলগীয়া নহয়। প্ৰেমৰ তৃতীয়টো গ্ৰীক শব্দটো হৈছে আগাপে। ইয়াৰ অৰ্থ হৈছে ঐশ্বৰিক বা স্বৰ্গীয় প্ৰেম। এয়া কেৱল আৱেগ অনুভূতিৰ প্ৰেম নহয়, এয়া ইচ্ছাশক্তিৰ প্ৰেম। কাক প্ৰেম কৰিব লাগে তাক এই প্ৰেমে মনোনীত কৰিব পাৰে। এই প্ৰেমেই ঈশ্বৰৰ সূত্ৰ, সেয়ে বাইবেলে কৈছে ঈশ্বৰ প্ৰেম। সেয়ে এই প্ৰেমেৰে শত্ৰুকো প্ৰেম কৰিব পাৰি। 12 নম্বৰ অধ্যায়ত আমি ইতিমধ্যে ঈশ্বৰৰ বৰদানৰ বিষয়ে অধ্যয়ন কৰি আহিলো। এতিয়া এই 13 নম্বৰ অধ্যায়টোত আমি দেখিছো যে সেই বৰবোৰৰ শক্তি প্ৰকাশ পায় যদি আমি সেইবোৰক ঐশ্বৰিক প্ৰেমসহ ব্যৱহাৰ কৰোঁ। এই অধ্যায়টো আমি 3টা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ, যেনে এই প্ৰেমৰ চৰম প্ৰয়োজনীয়তা বা ইয়াৰ মূল্য 1 পদৰ পৰা 3 পদ, দ্বিতীয়তে এই প্ৰেমৰ সদাচাৰ 4 নম্বৰ পদৰ পৰা 7 নম্বৰ পদ, আৰু তৃতীয়তে এই প্ৰেমৰ স্থায়িত্ব বা ইয়াৰ দ্বাৰা হোৱা বিজয়। এতিয়া আমি অধ্যায়টোৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে চাওঁ। আগাপে বা স্বৰ্গীয় প্ৰেমৰ চৰম প্ৰয়োজনীয়তা বা এই প্ৰেমৰ চৰম মূল্যৰ বিষয়ে প্ৰথম পদটো পাঠ কৰিছো, শুনিবচোন। যদিও মই মানুহৰ বা স্বৰ্গৰ দূতৰ ভাষাৰে কথা কওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে মই কেৱল বাজি থকা কাহ বা বাদ্য কৰি থকা তালস্বৰূপ হৈছো। প্ৰিয় শ্ৰোতা, আপুনি কেতিয়াবা স্বৰ্গৰ দূতৰ ভাষা বা কথা শুনিছেনে? মই হলে নাই শুনা। মানুহে স্বৰ্গৰ দূতৰ দৰে কথা কোৱা মানে কি? নিশ্চয় অতি শ্ৰুতিমধুৰ, অতি স্পষ্ট, অতি মৰমশনা আৰু গলগলীয়া মাতৰ কথাকেই ইয়াত কোৱা হৈছে। কিন্তু এনে শ্ৰুতিমধুৰ, স্পষ্ট, মৰমশনা আৰু গলগলীয়া মাতৰ কথাও কেৱল শব্দ কৰি থকা কাঁহ পিতলৰ শব্দৰ নিচিনাহে হ'ব যদি সেয়ে প্ৰেমহীন হয়। এগৰাকী পণ্ডিতে এই বিষয়ে কৈছে, প্ৰেমহীন যিকোনো শ্ৰুতিমধুৰ কথাই সুৰহীন কোঢ়াল মাত্ৰ। আন এগৰাকী মহাশয়ে এনেদৰে মন্তব্য কৰিছে, যিকোনো প্ৰেমহীন সুললিত কথা বতৰাই জীৱন প্ৰাণহীন চিঞৰ বাখৰ মাতোন। আপুনি সৰগৰ কৰূপগণৰ দৰে গান গাব পাৰে, কিন্তু সেয়ে যদি প্ৰেমহীন গীত হয় তেন্তে সেয়া হ'ব নৰকৰ ভয়লগা কোঢ়াল। কিন্তু আগাপে বা ঐশ্বৰিক প্ৰেমে সকলো ধৰণৰ কথাকেই অৰ্থপূৰ্ণ কৰে, তেনে কথা বতৰাৰ গভীৰতা প্ৰকাশ কৰে আৰু সেই কথা বতৰা যে সত্য তাক প্ৰকাশ কৰে। আগাপে প্ৰেমৰ কথাখিনি কথাতে কেৱল আবদ্ধ হৈ নাথাকে, আগাপে প্ৰেমৰ কথাখিনি কৰ্মেৰে শেষ হয়। প্ৰিয় শ্ৰোতা, মনত ৰাখিব যে আগাপে বা ঐশ্বৰিক প্ৰেম সদায় কাৰ্যত প্ৰকাশ পোৱা প্ৰেম। আপুনি যেতিয়া প্ৰেম কৰে তেতিয়া বাৰু কেনেধৰণৰ প্ৰেমেৰে মানুহক প্ৰেম কৰে? এতিয়া 2 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু মই যদি ভাৱবাণী পাওঁ, সকলো নিগৃঢ় তত্ত্ব আৰু সকলো বিদ্যা জানো, আৰু পৰ্বত আঁতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে মই একো নহওঁ। প্ৰথম পদত আমি পালোঁ যে ঐশ্বৰিক প্ৰেম মানুহৰ অন্তৰৰ পৰা আহে আৰু এই প্ৰেম কাৰ্যসাধক প্ৰেম। এতিয়া এই 2 নম্বৰ পদত আমি দেখিছো মনৰ প্ৰেম। এই প্ৰেম বুদ্ধি বা জ্ঞানৰ প্ৰেম, কিন্তু জ্ঞান বা বুদ্ধিয়েই যথেষ্ট নহয়। এই জ্ঞান বা বুদ্ধিত আগাপে বা স্বৰ্গীয় প্ৰেম নাথাকিলে সেই জ্ঞান বা বুদ্ধি ব্যৱহাৰত কোনো ধৰণৰ আন্তৰিকতা নাথাকিব, আৰু তেনে আন্তৰিকতাবিহীন জ্ঞান বা বুদ্ধিয়ে মানুহৰ মংগল সাধন কৰিব নোৱাৰে, আৰু মানুহৰ মংগল কৰিব নোৱাৰা জ্ঞান বা বুদ্ধি অৰ্থহীন। তেনে জ্ঞান বুদ্ধি থকা আৰু নথকা একে কথা। সেইদৰে পাৰস্পৰিক বুজাপৰাও অৰ্থহীন হয় যদি সেই বুজাপৰাত ঐশ্বৰিক প্ৰেম নাথাকে। আন কিছুমান বাইবেল বিশ্বাসকাৰী খ্ৰীষ্টীয় লোকৰ দৰে আমিও বিশ্বাস কৰোঁ যে খ্ৰীষ্টীয় লোকসকলৰ এই অভাৱটোৰ কাৰণেই বহু বিষয়ত বুজাবুজিলৈ অহাৰ পাছতো ভুল বুজাবুজি ৰৈ যায়, বিষয়বিলাক প্ৰেমৰ ভিত্তিত নলৈ আত্মিক দিশৰ পৰা নাচাই জ্ঞান বুদ্ধি আৰু যুক্তিৰ ভিত্তিত বিচাৰ কৰাৰ ফলতেই বুজাবুজিবোৰ স্থায়ী আৰু স্পষ্ট নহয়। আমাৰ বাইবেলৰ জ্ঞান থাকিব পাৰে সঁচা, ভাল বুজাবুজিৰো সিদ্ধান্ত আমি ল'ব পাৰোঁ, ঠিকেই, কিন্তু আমাৰ বাইবেলৰ সেই জ্ঞান যদি প্ৰেমবিহীন হয়, আমাৰ ভাল বুজাবুজিৰ সিদ্ধান্তবোৰ যদি ঐশ্বৰিক প্ৰেমসহ নহয়, তেন্তে তেনে জ্ঞানে আমাক সহায় নকৰে, তেনে বুজাবুজিৰ দ্বাৰাই আমাৰ একো উপকাৰ নহয়। এই ঐশ্বৰিক প্ৰেমহীনতাৰ বাবেই বুজাবুজিলৈ অহাৰ পাছতো আমাৰ মাজত পৰচৰ্চা, তিক্ততা আৰু ঘৃণা ৰৈ যায়। গতিকে বাইবেল জ্ঞান আৰু খ্ৰীষ্টীয় বুজাবুজিৰ সৈতে সদায়েই ঐশ্বৰিক প্ৰেম থাকিব লাগে, কাৰণ এই প্ৰেমৰ মংগল সাধনৰ অপৰিসীম শক্তি আছে। এতিয়া তিনি নম্বৰ পদটো আমি পাঠ কৰি দিছো। আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হবলৈ মোৰ শৰীৰকো শুধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই। প্ৰিয় শ্ৰোতা, এই ঐশ্বৰিক প্ৰেম হৈছে মনৰ ইচ্ছা শক্তিৰ কৰ্ম। এই ঐশ্বৰিক প্ৰেমত থাকে আপোনাৰ আৰু মোৰ অন্তৰখন, অৰ্থাৎ ঐশ্বৰিক প্ৰেম থাকিলে সকলো বিষয়তে অতি স্পষ্ট আন্তৰিকতা থাকিব। দ্বিতীয়তে ইয়াত থাকে মানুহৰ মনৰ কৰ্ম, আৰু এই কৰ্মবোৰ হৈছে মানুহৰ বাইবেলৰ জ্ঞান, মানুহৰ বুদ্ধি আৰু মানুহৰ বোধ শক্তি। মানুহৰ জ্ঞান, বুদ্ধি আৰু বোধ শক্তি, এই আটাইবোৰকে ঐশ্বৰিক প্ৰেম সদ্ব্যৱহাৰ কৰিলেহে ফলপ্ৰসূ হয়। তৃতীয়তে ইয়াত থাকে মানুহৰ ইচ্ছাশক্তিৰ সিদ্ধান্ত। কিন্তু মানুহৰ ইচ্ছাশক্তিৰ সিদ্ধান্তখিনিও ঐশ্বৰিক প্ৰেমহীন হলে সি অৰ্থহীন হয়, আৰু সেই সিদ্ধান্ত সিদ্ধান্ততেই আবদ্ধ থাকে, সিদ্ধান্তৰ দৰে কামখিনি নহয়। আজি মানুহৰ সাধাৰণ সমাজ আৰু চৰকাৰী সিদ্ধান্তসমূহৰ দ্বাৰাই যে মানুহৰ আশানুৰূপ সহায় নহয়েই, আনকি খ্ৰীষ্টীয় মণ্ডলীসমূহৰ সিদ্ধান্ততো বিস্তৰ ভেজাল দেখা গৈছে। সিদ্ধান্তবোৰৰ দৰে কাম কৰিবলৈ লোৱাত, আৰু সেইবোৰ হৈছে আগাপে বা ঐশ্বৰিক প্ৰেমৰ অভাৱতেই। গালাতিয়া 5:22 আমি পাওঁ যে এই প্ৰেম হৈছে পবিত্ৰ আত্মাৰ ফল, আৰু পদটোত পবিত্ৰ আত্মাৰ 9টা ফলৰ উল্লেখ কৰোঁতে এই প্ৰেমকেই প্ৰথম ফলৰূপে উল্লেখ কৰা হৈছে। প্ৰেম হৈছে পবিত্ৰ আত্মাৰ ফল, আৰু সেইবাবে এই প্ৰেমৰ ব্যৱহাৰ কেৱল পবিত্ৰ আত্মাৰ সহায় সহযোগৰ দ্বাৰাহে হ'ব পাৰি। গোটেই বিষয়টো এই ধৰণেও আমি চাব পাৰোঁ। আপুনি কিছুমান শূন্য লিখি লওক। সৰগৰ দূতৰ ভাষাৰে কথা ক'ব পৰাৰ বাবে এটা শূন্য লিখক, তাৰ পাছতে আৰু এটা শূন্য লিখক ভাৱবাণীৰ বাবে, তাৰ পাছত জ্ঞানৰ বাবে আৰু এটা শূন্য লিখক, বিশ্বাসৰ বাবে আন এটা, বলিদানৰ বাবে আৰু এটা, শ্বহীদ হ'ব পৰাৰ বাবে আন এটা শূন্য। কেইটা শূন্য হ'ল? হিচাপ কৰি চালে দেখিব আপোনাৰ 6টা শূন্য হ'ল। কিন্তু 6টা শূন্যৰে অৰ্থপূৰ্ণ কিবা এটা সংখ্যা হ'লনে? নাই, একো এটাই সংখ্যা নহ'ল। কিন্তু এতিয়া 6টা শূন্যৰ বাওঁফালে আটাইতকৈ সৰু সংখ্যা 1টোকে লিখি দিয়কচোন। 1টো লিখি দিয়াৰ লগে লগেই প্ৰতিটো শূন্য মহামূল্যৱান হৈ নুঠিলনে? প্ৰিয় শ্ৰোতা, পবিত্ৰ আত্মাৰ প্ৰতিটো বৰ ব্যৱহাৰৰ লগতে এই আগাপে বা ঐশ্বৰিক প্ৰেমটো থাকিব লাগে। তেতিয়াহে প্ৰতিটো বৰ যেতিয়া আমি ব্যৱহাৰ কৰোঁ, সেই ব্যৱহাৰ হৈ পৰে অৰ্থপূৰ্ণ আৰু ফলপ্ৰসূ। এই প্ৰেম নোহোৱাকৈ আপোনাৰ বৰ অৰ্থহীন হ'ব আৰু কাৰো আশীৰ্বাদৰ কাৰণ হ'ব নোৱাৰিব। এতিয়া আহক আমি চমুকৈ চাওঁ 4:7-7 আগাপে বা ঐশ্বৰিক প্ৰেমৰ বিশেষ কৰ্মসাধক শক্তি বা ইয়াৰ সদাচাৰৰ বিষয়ে। তাৰ বাবে আমি 4 পদটো পাঠ কৰোঁ। প্ৰথমতে ইয়াত এনেদৰে লিখা আছে, প্ৰেমে অনেক দিন সহে, মৰমো কৰে, প্ৰেমে ঈৰ্ষা নকৰে। অনেক দিন সহে, তাৰমানে বৰ ধৈৰ্য ধৰে। ধৈৰ্যশীলতা হৈছে প্ৰেমৰ ধৰ্ম। এই প্ৰেমৰ আন এবিধ গুণ হৈছে ই সদায় মৰম কৰে। প্ৰেম বৰ মৰমীয়াল। মৰম নোহোৱা প্ৰেম কেতিয়াও প্ৰেম হ'ব নোৱাৰে। মৰমহীন প্ৰেমখিনি ফুল নুফুলা বসন্তৰ নিচিনা হ'ব, তাপ নথকা জুইকুৰাৰ নিচিনা হ'ব। সেয়ে ইফিছবাসী খ্ৰীষ্টীয় লোকসকলক পৌলে এনেদৰে কৈছিল, তোমালোক পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰমীয়াল আৰু কোমলচিত্ৰৰ লোক হৈ ঈশ্বৰে তোমালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে তেনেকৈ তোমালোকেও পৰস্পৰে ক্ষমা কৰা। ইফিছিয়া 4:32। আকৌ চাওক, ইয়াত কোৱা হৈছে প্ৰেমে ঈৰ্ষা নকৰে, তেওঁৰ যি আছে আৰু যিমান আছে তাৰেই সন্তুষ্ট থাকে। আনৰ অধিক সম্পত্তি দেখি বা আন লোকৰ কৃতকাৰ্যতা দেখি তেওঁ কেতিয়াও ঈৰ্ষা নকৰে, ঈৰ্ষা কৰিবলগীয়া নহয়। এই ঐশ্বৰিক প্ৰেমে জানে যে পৃথিৱীত সকলো সমান নহয়, সকলো সমান হ'ব নোৱাৰে। সেয়ে এই প্ৰেম জনা প্ৰত্যেকেই তেওঁৰ যি আছে আৰু যিমান আছে তাতেই সন্তুষ্ট থাকিব পাৰে। মনত ৰাখিব যে মানুহৰ ইতিহাসত প্ৰথম নৰবধ সংঘটিত হৈছিল সেই ঈৰ্ষাৰ বাবেই। অৰ্থাৎ ভায়েক হেবলক ঈৰ্ষা কৰিয়েই ককায়েক কইনে বধ কৰিছিল। আগাপে প্ৰেম জনা বাপ্তাইজক জোহনৰ কথা কিমান আশীৰ্বাদজনক তাক কেতিয়াবা আপুনি মন কৰিছেনে? প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যা, প্ৰভু যীশুখ্ৰীষ্টৰ নাম আৰু খ্যাতি দিনে দিনে বাঢ়ি গৈছিল। তেতিয়া জোহন বাপ্তাইজকে ঈৰ্ষা কৰা নাছিল, কিন্তু ঈৰ্ষা নকৰি তেওঁ কৈছিল, তেওঁ বাঢ়ি বাঢ়ি যাব লাগে আৰু মই কমি কমি যাব লাগে। জোহন 3:30। বাইবেলত জোনাথন নামৰ আন এগৰাকী মানুহৰ কথা পোৱা যায় যিয়ে ঈৰ্ষা কৰা নাছিল। তেওঁ যদিও জানিছিল যে তেওঁ নিজেও ৰাজপাটৰ অধিকাৰী আছিল, তথাপি তেওঁ ডায়ুদক ঈৰ্ষা কৰা নাছিল, যদিও তেওঁ জানিছিল যে ডায়ুদেই ৰাজপাটত উঠি বহিব। জোনাথনে ঈৰ্ষা কৰা নাছিল, বৰং তেওঁ ডায়ুদৰ বন্ধু হৈ তেওঁৰ দুখৰ কালত বন্ধুৰ প্ৰতি সহায় আগবঢ়াইছিল। কেৱল ঐশ্বৰিক প্ৰেমৰ বলতহে ঈৰ্ষা নকৰাকৈ থাকিব পাৰি। 5 প্ৰেমে আত্মগৌৰৱ নকৰে, অহংকাৰো নকৰে, অশিষ্টাচৰণ নকৰে, নিজৰ লাভ নিবিচাৰে। এবাৰ এগৰাকী যুৱক পৰিচৰ্যাকাৰীয়ে এনেদৰে কৈছিল, মই বাইবেল মহাবিদ্যালয়ত পঢ়া নাই, কিন্তু তথাপি মোৰ জনা আছে বাইবেলখননো কি। এয়া হৈছে আত্মগৌৰৱ। আত্মগৌৰৱ কৰা মানুহে নোহোৱা, নকৰা আৰু নজনা বিষয়কো লৈ আত্মগৌৰৱ কৰে। ঐশ্বৰিক প্ৰেম জনা মানুহে আত্মগৌৰৱ নকৰে, এই প্ৰেমে অহংকাৰো নকৰে। অৰ্থাৎ এই প্ৰেম জনা মানুহে অনবৰতে গংগাতুপ্ত হৈ নাথাকে। কিছুমান ঐশ্বৰিক প্ৰেম নজনা মানুহ আছে যিসকলৰ গাল দুটা সদায় ফুলা অৱস্থাতেই থাকে, নম্ৰতা বোলা শব্দটো তেওঁলোকৰ অভিধানত নাইয়েই। তেনেকুৱা মানুহৰ পৰা আমি কিন্তু পলাই ফুৰোঁ, বৰ ভয় লাগে। অশিষ্টাচৰণ মানে অভদ্ৰ আৰু আসুৰিক আচৰণ। আজিকালি এনে হ'ল যে অভদ্ৰ আৰু আসুৰিক আচৰণবোৰহে স্বাভাৱিক আচৰণ যেন হৈ পৰিল। আচৰণত শালীনতা আশা কৰা মানে পাহাৰৰ ওপৰত কাছকণী বিচৰাৰ নিচিনা কথাহে চাগে হ'ব। ঐশ্বৰিক প্ৰেমহীনতাৰ ফলতেই আজি এনেকুৱা ঘটিছে। এই ঐশ্বৰিক প্ৰেমে নিজৰ লাভ বিচৰাৰ কাৰণেই কেৱল কাম নকৰে। এই প্ৰেম জনা মানুহে সদায় প্ৰশ্ন কৰিব, মই বাৰু কিয় এই কাম কৰিছো। এই প্ৰেম জনা মানুহে নিজৰ লাভৰ বাবে যেনেকৈ পৰৰ লাভৰ বাবেও তেনেকৈ সমানে কাম কৰি যাব। আনকি মানৱ ইতিহাসে এনে কিছুমান গুণী জ্ঞানী আৰু চিৰনমস্য মানৱৰ সঁচা কাহিনী মানৱ ইতিহাসত লিপিবদ্ধ কৰিছে, যিসকলে কেৱল পৰৰ হিতৰ কাৰণেই গোটেই জীৱন পৰিশ্ৰম কৰি গৈছে। ঐশ্বৰিক প্ৰেমৰ শক্তিৰে শক্তিমন্ত হৈয়েই তেওঁলোকে সেইদৰে কৰি যাব পাৰিছে। 6 ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, অধাৰ্মিকতাত আনন্দ নকৰি সত্যত আনন্দ কৰে। ক্ৰোধত উত্তেজিত নহয় মানে ঈশ্বৰৰ প্ৰেম জনা মানুহে অনবৰতে পকা জলকীয়াটো হৈ থাকিব নালাগে, তেওঁলোকৰ কপালবোৰ সদায় থোপা হৈ থাকিব নালাগে। ক্ৰোধত উত্তেজিত খ্ৰীষ্টীয় লোকে সদায়েই ক্ৰোধ কৰি ঘটনা সংঘটিত কৰাৰ পাছতহে অনুশোচনা কৰি কয় যে তেওঁ এটা ভুল কাম কৰি পেলালে। তাৰোপৰি ঐশ্বৰিক প্ৰেম জনা মানুহে পৰৰ অপকাৰ গণনা কৰা, অধাৰ্মিকতা আৰু অসত্যতাত আনন্দ কৰাৰ নিচিনা অখ্ৰীষ্টীয় আচৰণবোৰ আচৰাটো দূৰৰে কথা, আনকি তেনে চিন্তা তেওঁলোকৰ মনলৈকে নাহে। সাত নম্বৰ পদ, সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে। সহন কৰাৰ কথাটো আমি বাৰে বাৰে পাই আহিছোঁ। অৱশ্যে ইয়াত এবাৰ দুখ কষ্ট ধৈৰ্য সহকাৰে সহন কৰাৰ কথা আৰু আন দুবাৰ মানুহৰ কথা আৰু আচৰণ সহন কৰাৰ কথা কৈ সহন কৰাৰ কথা কোৱা হৈছে। বিশ্বাস আৰু আশা কৰে, কিন্তু সেই বিশ্বাস অন্ধবিশ্বাস নহয় আৰু সেই আশা স্বাৰ্থপৰ আশা নহয়। ঈশ্বৰৰ অংগীকাৰৰ ভিত্তিতেই বিশ্বাস কৰা হয় আৰু ঈশ্বৰৰ অংগীকাৰৰ দৰেই আশা কৰা হয়। ঈশ্বৰৰ অংগীকাৰ সত্য দেখিয়েই বিশ্বাস আৰু আশা কৰা হয়। প্ৰিয় শ্ৰোতা, সেই আগাপে প্ৰেম, সেই ঐশ্বৰিক প্ৰেম আমাৰ প্ৰত্যেকৰে জীৱনত প্ৰকাশ পোৱা উচিত। সেই প্ৰেমৰ আশীৰ্বাদ আপুনি আপোনাৰ জীৱনত প্ৰকাশ পাই উঠিবলৈ দিছেনে, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তি সুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দিয়ে পূর্ণতা যিশুর কথাই সকুলো মুছে, যিশুর বাদে কোনো নাই তোমার কাহ। মনেরে মনেরে তুমি ভাবি সানে, কোনো নাই কুতুমর কতো নাই জগতর, যিশুর বাদে কোনো নাই, কোনো নাই কুতুমর কতো নাই জগতর, যিশুর বাদে কোনো নাই, যিশুর বাদে কোনো নাই, যিশুর বাদে কোনো নাই।